এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো, মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প আৰু চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন। ৰাজ্যত প্ৰায় 38 জন লোক বাসকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। আৰু ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগাবৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি বিয়লি 5:30 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৱা এপ্ৰিলৰ পৰা 12 জন ৰোগী চিকিৎসাধীন হয়। ইয়াৰে 5 জনৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে প্ৰকাশ কৰিছে। অধীক্ষকগৰাকীয়ে জনসাধাৰণক এই ৰোগৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ সহায় ল'বলৈ আহ্বান জনাইছে।
এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে গোটেই দিনকেইটাৰ ভিতৰত 12 জন জেই পজিটিভ, এনে আমাৰ একিউট এনকেফেলাইটিছ চিনড্ৰম বুলি এটা আছে, লগত জেই লগত তাতে পেচেণ্ট থাকে, 10-12টামান এক্সট্ৰা পেচেণ্ট থাকে। জেই পজিটিভ হ'বলৈকে যোনবিলাক পৰীক্ষা কৰা যায় সেইখিনিৰ লগত চি এছ এফ খিনি চাই, মানে স্পাইনেল ফ্লুইড, সেইখিনিৰ ভিতৰত 12 জন ৰোগী পজিটিভ হৈছিলে আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে। তাৰ ভিতৰত বৰ্তমান আছে আমাৰ 3 জন ৰোগী, 4 জন ভাল হৈ পেলাই ঘৰলৈ গ'ল আৰু 5 জনৰ মৃত্যু হৈছিল। সাধাৰণতে জ্বৰ উঠিলে মানুহে কাষৰ স্বাস্থ্যকেন্দ্ৰ বা স্বাস্থ্যকৰ্মীৰ লগত কথাখিনি পাতিব লাগে, আৰু জ্বৰ হ'লে মেডিকেল কলেজত আমাৰ ডাইৰেক্ট আহিব পাৰে, বা যেতিয়া বেলেগ স্বাস্থ্যকেন্দ্ৰলৈ গ'লে তেওঁলোকে যদি পেচেণ্টজনক দেখে যে খুব বেছিকৈ জ্বৰ উঠি আছে বা অলপ ভুলভুকি আছে, বা নহ'লে মাথাৰ বিষ হয়, খুব গাৰ বিষ বেছিকৈ হয়, মাথাৰ বিষটো বেছিকৈ, আৰু লগতে যদি মানে গলটো বেকা কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ ৰোগীবিলাকক সাধাৰণতে এটা ছাছপিচনত ভাবি লয় যে হ'ব পাৰে বুলি।
জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত 2জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোক চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 600+ লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা পোৱা আৰু অচেতন হৈ পৰা লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হ'বলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্ৰমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্ৰস্তুতি চালি জাৰি চোৱা হয়। এই সন্দৰ্ভত আয়ুক্ত সচিবগৰাকীয়ে এনেদৰে কয়।
কামৰূপৰ উপায়ুক্ত দেৱ মিশ্ৰ মহোদয় মোক ইয়াত আনিছিলে, আনি দেখুৱাইছে, এণ্ড ভাল লাগিছে। গান্ধী মহাত্মাৰ, আমাৰ দেশৰ ৰাষ্ট্ৰপিতা গান্ধী মহাত্মাৰ তেখেতৰ স্মৰণ জেগা, এইটো জেগা 9 জানুৱাৰী 1946 তেওঁ ভিজিট কৰিছিলে আৰু ইয়াত মিটিং কৰিছিলে, স্থানীয় ৰাইজৰ লগত বহি আলোচনা কৰিছিলে, আমাৰ স্বাধীনতা সংগ্ৰামৰ ওপৰত চৰ্চা হৈছিলে। এনেকুৱা এটা পবিত্ৰ ভূমিত অহা মোৰ সৌভাগ্য বুলি মই মানো, এণ্ড বহু জন্মৰ পুণ্য। এই জেগাত স্থলত আহি দেখিছো ইয়াৰ পৰিৱেশ বহুত সুন্দৰ, বহুত ভালকে সংৰক্ষণ দি পৰিচালনা কৰি আছে। মই ইয়াৰ স্থানীয় কমিটিৰ ধন্যবাদ কব খুজিছো, উপায়ুক্ত মহোদয় আৰু আন জড়িত সকলোক মই ধন্যবাদ কব খুজিছো।
মৰিগাঁওতো কুষ্ঠ বাৰ্ধক্যৰ বাবে যোগ শীৰ্ষক মূল বিষয়বস্তুৰে পালন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত এখন প্ৰস্তুতি বৈঠক আজি আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তই বিভিন্ন বিদ্যালয়ে ছাত্ৰ ছাত্ৰীক যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। জিলাখনত যোগ দিৱসৰ লগত সংগতি ৰাখি 20 জুনত যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 10 বছৰৰ পৰা 35 বছৰ ঊৰ্ধলৈ মুঠ 4টা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষ গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড জোৰাবাট বৰাপানী কৰিডৰৰ বিষয়েও উল্লেখ কৰে। 66 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজৰ যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেশ্যন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই সময়ছোৱাৰ বাবে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সামাজিক মাধ্যমবিধৰ জৰিয়তে ইতিমধ্যে প্ৰেৰণ কৰা বাৰ্তা 30 জুন পৰ্যন্ত সম্পাদনা কৰাৰ ব্যৱস্থা নাৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ফলত পৰীক্ষাৰ ফলত প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা ৰোধ কৰাত সহায় হ'ব বুলি আশা কৰা হৈছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ছ'চিয়েল মিডিয়া এপ্লিকেশ্যনটো পূৰ্বে অসাধু উপায়েৰে ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। ইয়াৰ আগেয়ে কালি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট NEET.NTA.NIC.in পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 পৰীক্ষা অনুষ্ঠিত হ'ব। দৰং জিলাৰ খাৰুপেটীয়াৰ সমীপৱৰ্তী বালিগাঁৱৰ কেইবাখনো ফল মূলৰ বিপণীত আজি জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা আৰু স্বাস্থ্য বিভাগৰ অন্তৰ্গত জিলা সুৰক্ষা বিষয়াই অভিযান চলায়। আৰক্ষীৰ উপস্থিতিত চলোৱা এই অভিযানত বিক্ৰীৰ বাবে মজুত ৰখাৰ ফলত বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে নেকি সেই বিষয়ে বুজ লোৱা হয়। পৰিদৰ্শনকালত কেইবাগৰাকী বিষয়া উপস্থিত থাকে। দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰাজ শিৰস্তাদাৰ মঙলদৈ বামুণপাৰা নিবাসী হৰেশ্বৰ শৰ্মাৰ কালি নিশা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 78 বছৰ। তেওঁ মঙলদৈৰ সনাতন ধৰ্মসভা, বামুণপাৰা দুৰ্গা মন্দিৰকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰৰ পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প আৰু CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী আৰু ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।